وَلَقَدْ جَاءَتْ رُسُلُنَا إِبْرَاهِيمَ بِالْبُشْرَى قَالُوا سَلَامًا قَالَ سَلَامٌ فَمَا لَبِثَ أَنْ جَاءَ بِعِجْلٍ حَنِيذٍ
আৰু নিশ্চয় আমাৰ ফিৰিস্তা সকলে সুসংবাদ লৈ ইব্ৰাহিমৰ ওচৰত আহি কলে সালাম। তেওঁ উত্তৰত কলে সালাম। তাৰ পিছত তেওঁ পলম নকৰি এটা কাবাবকৃত দামিৰ লৈ আহিল।